হেল্ল'
ঘৈণীয়া আছেনে লগত?
অঁ কওক বৰ্তা, কওকচোন।
কেলা ঘৈণীয়েৰ আছেনে লগত নে গল ঘৰলে, মাকৰ ঘৰলে?
এ কেঁচুৱা হল, কেঁচুৱা
লৰা নে ছোৱালী?
এ হবহে, এৰা আগবাঢ়িছে।
অ ঠিক আছে। আৰু আমাৰ এইটো কি নাম আছিলে, দত্ত এই যে টেটু কৰাটো?
আপুনি খালি পলিটিকেল কথা নাপাতিব হা, তেতিয়া মই পাতিম আপোনাৰ লগত।
পলিটিকেল মানে
কোন দত্ত?
এই দত্ত যে আমাৰ তৰাজানৰ দত্ত,
তৰাজানৰ দত্ত মই চিনি নাপাওঁ।
মাধুৰ্য শেখৰ দত্ত চিনি নাপাওঁ।
এই হাতত যে টেটু বনাই সেইটো,
সেইটো এইটো খবৰ ক,
সেইটো সেইটো আছে আকৌ যোৰহাটতে থাকে দেখোন।
অ তাৰ খবৰ কচোন।
সি টেটু বনাই আছে, মই তাৰ দোকানখন খুলিলে নহয়, তাৰ কেঁচুৱা এটা হল বোলা,
তাক এটা কেঁচুৱা হল।
অ হল বুলি শুনিছো, গাড়ী চাৰি ললে।
লৰা হল নে ছোৱালী?
মই সেইটো ডিটেইল মঞ্জিতক লগ পাই থাকো, ৰামানুজক কেতিয়াবা পাওঁ, সি গুৱাহাটীলে গৈছিলে।
গুৱাহাটীলে আহিছিলে, মোৰ ঘৰত থাকিব নিদিলো, মই খেদি দিলো তাক।
ই অলপ পালে নহয়, এতিয়া 1,00,000 টকা দৰমহা পায় বোলে।
মাৰুতি গাড়ী এখন কিনিব নোৱাৰে, মিছা কথা কয় সি, মিছা আৰু ফাকি, বুজিছ?
মই বহুত দিনৰ মূৰত মোলৈ মনত পৰিলে যে কি হল আজি।
নাই তোৰ ঘৈণীয়েৰ কথা সোধো, ঘৈণীয়েৰ লগত কথা পাতিব মন আছিলে।
ঘৈণীয়েকো বৰ থাকিব লিখিয়া নহয়।
নাই সেইকাৰণে মন আছিলে তোৰ ঘৈণীজনীৰ লগত কথা পাতিবৰ কাৰণে, তই ঘৈণীজনীৰ লগত কথা নাপতাও
নহয়।
ভনীজনীৰ লগত কথা যদি নপতাও, তেতিয়া মোৰ মই এটা 57 বছৰীয়া মানুহ এটাৰ লগত যদি তোৰ ঘৈণীয়েৰ কেলা মই সুধিম নেকি, কেলা নুসুধো নহয়। গতিকে তাই মোৰ লগত কথা কিয় নাপাতে? মই জঘন্য কথা কৈ দিম, মিছাৰ কিন্তু নকও, মই সদায় সঁচা কথা কওঁ, মই সদায় সঁচা কথা কওঁ, সঁচা কথা কোনে কয়, সঁচা কথা কোনে কয় কচোন,
আপুনি কয়।
তেতিয়াহলে যদি মই সঁচা কথা কওঁ, তেতিয়া ঘৈণীয়েজনী মোৰ লগত
তাই পাতিব। আপুনি
মাৰৰ লগত কথা, মাৰৰ লগত কথা পাতে, যা মাৰৰ লগত, মাৰক দে,
মাৰক দি মায়ে বহুত ডাঙৰ কাম কিছুমান কৰিলে নহয়।
এই বালৰ একো কৰা নাই, তাই একো কৰিব নোৱাৰে। তাই
মাল চাল খাই আছে নি?
মই ভাং খাই থাকো, মাল খাই থাকো, মই বলা হো বন্দারি কর্তা মো পে কি সওয়ারি, অভিনব নাই কথা নাপাতে, নাপাতে নাপাতে নাপাতে, ভয় চবে ভয় খায়। ঐ 80 বছৰীয়া সেই পেহীজনীয়ে ভয়তে আমাৰ উলুবাৰিলে নাহে, এই নগেন গোসাঁই হেৰিজনী সদায় মাৰ ওচৰত আহি চাহ খাহি। কেলা খালি পইচা বিচাৰ, কেলে পইচা বিচাৰ,
পইচা মোৰ গাঁৱৰ বেয়া, মোৰ মূৰত পানী জমা হৈছে।
তোৰ কি হৈছে, মূৰত পানী কেনেকে জমা হয়? অ
গংগা আগতে মূৰটো শুনি লওক, মোৰ গাঁৱটো খুব বেয়া, ডিব্ৰুগড়লৈ যাব লাগে, এতিয়া পইচা নাই, ঘৰত এই ভাত পানী নেখাই কান্দি কান্দি শুই আছো।
কি হৈছে তোৰ?
এই গা বেয়া বেয়া, মোৰ নাভৰ গণ্ডক লৈছে, পানী জমা আছে মূৰত, একো খাব মন নাযায়, গাটো খুব বেয়া, পইচা পাতি নাই, 100 টকা এটা আছিলে আজি তাৰে যেনে তেনে বস্তু কেইটামান আনি পেলাই খাইছো, পইচা এটা নাই, পইচা এটা দিবনে?
তই মোৰ ঘৰত আহি শুই যা, এসপ্তাহ শুই যা মোৰ কাষত, তোৰ সকলো বস্তু ঠিক হৈ যাব, আহিব পাৰিবি? নোৱাৰ,
আপোনাৰ লগত মই শুই যাব লাগে,
মোৰ বিচনাখনত শুব নালাগে, মোৰ কাষত এই যে মাটিতে শুই যা, নহলে মোৰ মাৰ লগতে শুই যা সিটো ৰুমত, কিন্তু মোক গম পা, মই কোন হয় সেইটো মোক চিনি পা, এইটো কথা মোক তোৰ চিনি পাব নোৱাৰ। ঐ মই ভাবিছো নেকি মই তাইৰ লগত চেক কৰিম, নকৰো, মোক চিনি পা, খালি চিনি পা, মই কৈছো না মোক চিনি পা, চিনি নাপাও না তহঁতৰ বহুত বিপত্তি আহি আছে। গেলা
আপোনালে ফোন কৰিলে যে কিবা 1 দবাওক 2 দবাওক বুলি কয় যায়, মই কিনো
হে?
আপোনালে ফোন কৰিলে কিবা 1 দবাওক 2 দবাওক,
কাৰণ মোৰ ফোন কল ইমান বেছি আহিছে, ইমান বেছি আহিছে যে উপায় নাপায় মই এইটো কৰিব বাধ্য হৈছো। মই কম্পিউটাৰ কোড লিখিব পাৰো নে নোৱাৰো কচোন?
কোডিং হয় নে? আজিকালি ভাল চাকৰি এটা পাবলৈ আপোনাৰ কোডিংটো জনাটো বৰ দৰকাৰ হয় নহয়?
এ ভালকে চাকৰি চাকৰ মানে চাকৰি কেলা তহঁতে চাকৰ হব যাবি নেকি?
মই এতিয়া খাচী পুলি ৰুইছো নহয় বেক চাইডে।
হব দে, মই এনেই এটা ফোন কৰিলো, মনত পৰিলে কাৰণে কৰিলো, তই বেয়া নাপাবি। তই ঘৈণীয়েৰ লগত কথা নাপতালি, আৰু ৰাৱণেও তাই ঘৈণীয়েকৰ লগত কথা পতা। ৰাৱণেও এজনী বামুণ লৈ আহিছে, আহিছে নাই ৰাৱণে? ৰাৱণ চিনি পাও?
ইহঁতি আপোনাক লগ পোৱা নাই নহয়, সেইকাৰণে গম নাপায় বুজিছে নাই। আৰু মই লগ পাইছোতো পতিয়াৰ, কিমান গুৱাহাটীতো পাইছো হয় নহয়? এতিয়া গুৱাহাটীলে বহুত দিন যোৱা নাই, মই এবাৰ গলে
সোমাই
নাযাম আকৌ। আপুনি ভালে কুশলে থাকক, সেইটোৱে কৈছো।
তহঁতৰ অৱস্থা মই বৰ বিপত্তিজনক কৰিবলৈ গৈ আছো কেলা। তহঁতে চাই থাক কেলা, টৰ্নেডো কেতিয়া যোৰা টৰ্নেডো দি দিওঁ নেকি? দিম নেকি? এটা ভূমিকম্প লাগে নেকি কেলা?
হব হব, এতিয়া মই
মই যদি কম এটা ভৰি দি গোৰ মাৰি দিম, ভূমিকম্প যোৰা হৈ যাব কেলা। মই পগলা নহয় হয় নহয়?
এতিয়া গামোচাৰে আচলতে কুদুমৰে চকা,
চব মাইকী লৰা ছোৱালী চবে মোক বৰ দেখিবলৈ বৰ ধুনীয়া পায়, সেইকাৰণে আজি আকৌ পোষ্ট কৰিছে মোৰ পুৰণা ফটো।
আমাৰ দেউতা শ্ৰাদ্ধ পৰহিলে
যা, মই এটা এই বামুণ এটা পঠাচোন, মোৰ শ্ৰাদ্ধ আছে নহয় কেলা, শুক্লা তৃতীয়া, শুক্লা তৃতীয়া তিথি।
কাৰ শ্ৰাদ্ধ?
মোৰ পিতা।
শ্ৰাদ্ধ কৰিব লাগিছিলে আকৌ আপুনি?
মই কৰিব লাগিছিলে, কিন্তু বামুণ বিচাৰি নাপাওঁ। বামুণৰ এটা বামুণ বিচাৰি গৈছিলো, তাৰপিছত মই ভিডিঅ' এটা থৈ দিছো নহয় কেলা, হাৰাম যেটা চব দম্ভ দৰ্প অভিমান চব অসুৰ কেলা, তাতে বামুণ নাই।
আমাৰ যোৰহাটত আছে বাৰু, কিন্তু
যোৰহাটৰ পৰা কেনেকে আহিব? মই ওচৰ পাজৰৰ বামুণ বিচাৰিছো, যোৰহাটৰ পৰা বামুণ নালাগে না মোক।
আপুনি ইয়াত মাটি এখন আছে আমাৰ, থাকে নি ইয়াত, কিনিব নি?
এইটো আকৌ সেই মাটিৰ, ঐ মই কেলা মাটিখিনি মোৰ লগত লৈ যাম নেকি? মোৰ ডিঙিৰ যে এই ডিঙিৰ যে কেলা ৰুদ্ৰাক্ষডালো ত্যাগ কৰিলো গম পাৱ
কেলে?
কাৰণ সেই ৰুদ্ৰাক্ষ যদি মই মৰি থকাৰ পিছত সেই ৰুদ্ৰাক্ষ যদি ডিঙিত থাকে, কোনোবাই যদি টানি যায় তেতিয়া ওপৰত মই চাই থাকি কয় কিয় টানিছ কিয়, সেইকাৰণে এতিয়াই মই ত্যাগ কৰি দিছো সকলো ত্যাগ।
পৰহিলে আমেৰিকালৈ যাব নহয় আমাৰ ছাৰ।
কোন ছাৰ?
জীৱন বৰঠাকুৰ। নিউয়ৰ্কৰ পৰা, নিউয়ৰ্কৰ পৰা আলাস্কালে কিবা গাড়ী চলাব বোলে,
চলাম
সুধিছিলে আপোনাৰ কথা সেইদিনাখন।
মোক কথা কিয় সুধে? তই সুধিলে কবি যে নাই নাই মোক তেখেতৰ কথা মোক নুসুধিব, আপোনাৰ লগতো কথা ই নাপাতে, মোৰ লগত পাতে, গতিকে আপুনি চাওকচোন কিমান দুখীয়া।
মই যোৰহাটত লগ পাইছিলো
তাক, তোক যদি কোনোবা চবকে কবি, কোনোবাই যদি মোৰ কথা সুধে, সি যদি মোৰ কথা কাবাক সুধে, তাক কবি যে আপুনি কিমান দুখীয়া হৈ গল।
আপোনাৰ আপোনাৰ কথা তেওঁ সোধা নাই, মই নিজে উলিয়াই লৈছিলো।
মোৰ কথা কেতিয়াও নুসুধে, ই এটা অকুৰ হয়,
নাই ভাল পায়
অকুৰ হয়, ই এটা মহা অকুৰ হয়। মই কৈছো না এটা ফটো পঠাইছো না, বলি দিম কেলা চবকে, যা হব যা, ভাতকিটা খাগে, তোৰ ঘৈণীয়েৰ লগত কথা পাতিব নোৱাৰিলো, ইমান সময় কথা পাতিলো, তোৰ ঘৈণীয়ে মোৰ লগত কথা নাপাতে।
এই কঁঠাল যদি খাই শুই আছে,
শুই থাক যা, থ
হব দিয়ক, লগ পাম।
মই ৰেকৰ্ডিং কৰি থলো, এইটো পঠাই দিম তোলে, চবকে শুনাই দিম। কাৰ লগত কথা পাতিলো, তোৰ নামটো কচোন আকৌ এবাৰ, কি নাম? বেজ বৰা। কি বেজ বৰা?
সেইবোৰ কাম নকৰিব, সেইবোৰ বেয়া পাওঁ দেই মই।
কি বেজ বৰা?
না আজি পৰা কথা নাপাতিম।
তোৰ নামটো কি আছিল? কি বেজ বৰা? যোৰহাটৰ কি বেজ বৰা?
ৰাখিছো
থ।